হেই বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ কেনেকুৱা? সকলো ভালে আছে নিশ্চয়। নতুন ফাগুন পলিছে, ফাগুনৰ মাহ আৰম্ভ হৈ গৈছে। সকলোকে ফাগুনৰ বহুত বহুত শুভকামনা জনালোঁ। এই ফাগুনে আপোনালোকৰ জীৱনলৈ যাতে ৰঙচুৱা বতৰ কঢ়িয়াই লৈ আহে। আজি বহুদিনৰ মূৰত এটা পডকাষ্ট ভাবিলোঁ, এটা ৰেকৰ্ড কৰি আপোনালোকৰ মাজলৈ আনো। বহুদিন পডকাষ্ট ৰেকৰ্ড কৰাই হোৱা নাই মোৰ, মাজতে বহুত গেপ পৰি যায়, ৰেগুলাৰলি আনিবই পৰা নাইকিয়া। চেষ্টা কৰিম যাতে আনিব পাৰোঁ, আপোনালোকৰ মাজত নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিব পাৰোঁ। সদায় ভাবোঁ যাতে পডকাষ্ট ৰেকৰ্ড কৰোঁ, কিন্তু সময়ৰ কিবা নাটনি হৈ যায়, নাজানো সময় কেনেকৈ মিলাবই যে নোৱাৰোঁ, সেইকাৰণে কৰাই নাই যায়। তথাপিতো আজি ভাবিলোঁ যে নাই, আজি কৰিবই লাগিব, সেইকাৰণে আজি এটা পডকাষ্ট আপোনালোকৰ মাজলৈ লৈ আহিব চেষ্টা কৰিছোঁ। আজি পডকাষ্টটো হ'ল এইবাৰৰ শিৱৰাত্ৰি কথা কওঁ। এইবাৰ শিৱৰাত্ৰি মই চবতকৈ ভাল শিৱৰাত্ৰি বুলি ক'ব পাৰিম, জীৱনৰ চবতকৈ মানে মেম'ৰেবল বুলি ক'ব যিটো পাৰি আৰু। কাৰণ এইবাৰ প্ৰথম মোৰ শিৱৰাত্ৰি এনেকুৱা হৈছে যিটো নভবাকৈ, হয়তো মোৰ প্লেনিং একো নাছিলে শিৱৰাত্ৰিৰ কাৰণে, কিন্তু বহুত ভাল মই চেলিব্ৰেট কৰিব পাৰিলোঁ। গোটেই ৰাতি একচুৱেলি উজা কৰি আছোঁ, জানে শিৱৰাত্ৰিৰ দিনা বোলে একচুৱেলি সকলোৱে পৰাপক্ষত আমি শুব নালাগে, বা ৰিজনটো ইমান ভালকৈ নাজানো, শুব নালাগে। কাৰণ সিদিনাখন বোলে এটা যিটো আমি এটা এনাৰ্জি আহে, সেই এনাৰ্জিটো আমাক বহুত দৰকাৰ। সেই এনাৰ্জিৰ লগত আমি ফ্ল' হ'ব লাগে, সেইকাৰণে হয়তো উজা কৰি থাকিলে সেই এনাৰ্জিটো আমাৰ লগত নাহে। আমি শুই গ'লেতো একো নাথাকে ন, শুই যোৱা আৰু মৰি যোৱাৰ মাজতে একো ডিফাৰেঞ্চে নাথাকে। ছ' সেই এনাৰ্জিটো আমাৰ মিছ হৈ যায়, সেইকাৰণে উজাগৰে থাকি কামখিনি কৰি, আৰু উজাগৰেতো ঘৰত থাকি উজাগৰে থকাটো ইম্পচিবল কথা হয়। ছ' সেইকাৰণে কিছুমানে হয়তো মন্দিৰত যায়, বা আমি দিনৰ ভাগতে একচুৱেলি মন্দিৰত যোৱা যায় ন। ৰাতি একো ভবা নাছিলোঁ মই, ৰাতিপুৱা মই এটা সাধনা কৰি আছিলোঁ, শিৱৰাত্ৰিৰ সাধনা। সাধনাটো শেষ হ'ল মোৰ আছিদিনাখন, সেইদিনাখন শেষ কৰি পেলাই মোৰ ছোৱালীক আৰু মই ওচৰতে এটা শিৱ মন্দিৰ আছে, ডাঙৰ শিৱ মন্দিৰ নহয়, ওচৰতে ৰাস্তাৰ কিনাৰৰে শিৱ মন্দিৰ হয়, তাতে গ'লোঁ। তাতে যাই পূজা চূজা কৰি মোৰ ব্ৰত ভাঙি, যিহেতু মই সাধনা কৰি আছিলোঁ, সাধনাটো সেনেকুৱাই আছিলে টাইমিংবিলাক, যেনে আমি 12টা বজাত ব্ৰত ভাঙি খাব লাগে, কৰিব লাগে। ছ' সেনেকৈ কৰি মই পূজাখিনি কৰি আহি তাইকো লৈ গ'লোঁ, এবাৰ পূজা দৰ্শন কৰাই আনিলোঁ। আনি পেলাই আমি ধুনীয়া কৰি সময় ব্ৰত ভাঙিলোঁ দিনতে, দেই দিনৰ দুপৰীয়া 1-1.30 মানে ব্ৰত ভাঙি মই খালোঁ, কাৰণ মোৰ যিহেতু সাধনা কৰি আছিলোঁ, সাধনাটো 12টা বজাৰ পিছতে আমি খাব লাগে। ছ' সেইখিনি হ'ল। হোৱাৰ পিছত দুপৰীয়া নৰ্মেলি যিখিনি ৰন্ধা বাঢ়া খোৱা লোৱাখিনি মই কৰা নাই, মই যিহেতু ব্ৰত ভাঙিলোঁ একবাৰে খাওঁ, বাকীখিনি মাহঁতৰ কাৰণে কৰিলোঁ, ছোৱালীক খোৱালোঁ, খুৱাই মেলি লৈ ভবা নাছিলোঁ। তাৰপিছত হাজবেণ্ডে আহি পেলাই ক'লে যে আজি গধূলি এটা প্লেনিং আছে, যিহেতু আমি তেওঁ বুলি নহয় একচুৱেলি ময়ো হয়, আমি সদগুৰুৰ হেৰিটো ট্ৰাইডেণ্ট, যোনটো ইশা ফাউণ্ডেশ্যনৰ যোনটো হেৰি সদগুৰুৰ যোনটো হেৰি হয় প্ৰচেছ হয় শিৱৰাত্ৰি, সেইটো বস্তু ফ'ল' কৰোঁ, তেওঁৰ সেইটো যোনটো তেওঁৰ ফলোৱাৰ বুলি ক'ব পাৰি একচুৱেলি। ছ' সেইখিনি আমি কৰোঁ। ছ' তেওঁ ক'লে যে আজি ৰাতি আমি উজাগৰ কৰি থাকিব, তেওঁ অলৰেডি লাষ্ট 3 ইয়াৰ্চ কৰি আছে কণ্টিনিউ, মই কিন্তু একবাৰো কৰিব পৰা নাইকিয়া, যিহেতু মোৰ বেবী আছিলে, বেবী সৰু, তাই এইখিনি ক'তো যাব নোৱাৰোঁ। তাৰপিছত এইবাৰ অলপমান বুজা হৈছে, কথাবিলাক বুজালে বুজি পায়, আৰু এতিয়া অকণমান ডাঙৰ হৈছে, চ' কথাখিনি ভালকৈ তাইক বুজাই দিছোঁ যে মই আজি ৰাতি নাথাকিম, তুমি মোৰ আমি মোৰ বাইদেউ মানে ছিষ্টাৰ-ইন-ল'ৰ ঘৰত তাইক থ'ম, যিহেতু সিহঁতৰ ঘৰতো 2টা বাচ্চা আছে, সিহঁতৰ দুজন এটা ল'ৰা এজনী ছোৱালী, ছোৱালীজনী আমাৰ এই লগৰে হয়, ছ' মোৰ ছোৱালীৰ লগৰে হয়, ছ' দুজনী থাকিব, ভালকৈ পূৰা ডিটেইলছত তাইক ভালকৈ কথাখিনি বুজাই দিছোঁ আৰু তাই বুজি পাইছে। ছ' তাইক সেনেকৈ থৈ পেলাই আমি দুজনে গ'লোঁ তেওঁলোকৰ যোনটো ঈশা ফাউণ্ডেশ্যনৰ পৰা যোনটো মহাশিৱৰাত্ৰিৰ আয়োজন কৰে, যিটো ঈশা ফাউণ্ডেশ্যনত হয়, কোইম্বাটুৰত আছে, সেই ছেম ছেটআপ, সেইটো ছেটআপটো তাৰমানে এওঁলোকৰ এটা ষ্টুডিঅ' আছে, ষ্টুডিঅ'টোত ছেটআপ কৰিছে, এটা ডাঙৰ স্ক্ৰীণ লগাই কিনে তাতে কৰিছে। ছ' আমি তাতে গ'লোঁ, গোটেই ৰাতি থাকিল তাতে, যিবিলাক প্ৰচেছ হয়, যিবিলাক মিড নাইট মেডিটেশ্যন হয় বা প্ৰগ্ৰেম চগ্ৰেম, তাতে যি প্ৰগ্ৰেম আমি চাব পাৰিছোঁ, পাপনৰ প্ৰগ্ৰেম আছিলে, এইবাৰ কোইম্বাটুৰ এক্সুৱেলি যোৱা কথাও আছিলে, কিন্তু টিকেটৰ কথা ভাবি থাকোঁতে, টিকেট কৰা নকৰাৰ কথা কৰি থাকোঁতে হাজবেণ্ডৰ গা বেয়া হৈ গ'ল। চ' মোৰ আমাৰ কোইম্বাটুৰ যোৱা প্ৰগ্ৰেমটো কেঞ্চেল হৈ গ'ল, যিহেতু হাজবেণ্ডৰ গা ইমান ভাল নহয় আৰু সেনেকৈ হঠাৎ বেমাৰৰ পৰা উঠাৰ পিছত পটকৈ এটা ইমান দূৰ ট্ৰেভেল কৰাটো পচিবল নহয়, সেইকাৰণে কেঞ্চেল হৈ গ'ল। আৰু বহুত মিছ কৰিছোঁ যে পাপনৰ প্ৰগ্ৰেমটো মিছ কৰি দিলোঁ এবাৰ, আৰু এইবাৰ ভালেখিনি প্ৰগ্ৰেমেই আছিলে, কিন্তু পাপনৰ প্ৰগ্ৰেম আছিলে বুলি একবাৰো ভবা নাছিলোঁ। পাপনৰ প্ৰগ্ৰেমটো বহুত বেয়াকৈ মিছ কৰিছোঁ একচুৱেলি। তাৰপিছত আমি তাতে গ'লোঁ, গৈ কিনে মেডিটেশ্যন চেডিটে কৰিলোঁ 12 বজাত, যিটো মিড নাইট মেডিটেশ্যন হয়। মিড নাইট মেডিটেশ্যনখিনি কৰি লৈ ৰাতি প্ৰায় ডেৰটামান বজাত আমি পামহিত গৈছোঁ, যিটো ভীমা শংকৰ শিৱলিংগ আছে ন, তাতে আমি পূজা কৰিলোঁ, তাতেও আমি এটা মেডিটেশ্যন কৰিলোঁ। সেইখিনি সময়তে এটা মেডিটেশ্যন ষ্টাৰ্ট হৈ গৈছিলে, এই মেডিটেশ্যন ষ্টাৰ্ট কৰি তাতেই মেডিটেশ্যন কৰিছোঁ। ইমান ভাল লাগিছে সেই এক্সপিৰিয়েঞ্চখিনি নহয়, মানে ভীমা শংকৰ যোনে কৈছে, পামহিত যোনটো ভীমা শংকৰ আছে, ভীমা শংকৰৰ শিৱলিংগ, তাতে যোনে কৈছে আপোনালোকে বুজি পাব। একচুৱেলি দিনৰ যিটো ফিলিং আৰু ৰাতি ফিলিংছটো টোটেলি ডিফাৰেণ্ট, কাৰণ কাষত অকল পানীৰ চাউণ্ড আহি আছিল, জানে, মানে কুলুকুলু অকল পানীৰ চাউণ্ডটো, যোনটো পানীৰ কুলুকুলু নিজৰাৰ যিটো চাউণ্ড সেইটো, আৰু মেডিটেশ্যন, মানে মাইণ্ড ব্লোয়িং কম্বিনেশ্যন, মানে ভাষাৰে প্ৰকাশ কৰিব একচুৱেলি পৰা নাইকিয়া, মানে সেই এক্সপিৰিয়েঞ্চটো হয়তো পাহৰিব নোৱাৰোঁ, মানে বহুত বেছি ভাল লাগিছে। যদি কৰিলোঁ, কৰি আহিলোঁ, আহি পেলাই আমি আৰু বশিষ্ঠত গ'লোঁ। বশিষ্ঠত নামা নাইকিয়া, এনেই এক চক্কৰ মাৰি, তাতে বেছি মানুহ নাছিলে, কিন্তু ভীমা শংকৰত আছিলে দেই, ভীমা শংকৰত মানুহ আছিলে পূজা। তেতিয়া আমি 2:30 বজাত গৈছোঁ, তেতিয়া তাতে মানুহে খানা বনাই আছে, মানে খাবৰ কাৰণে খানা বনাই আছে, কোনোবা পূজা কৰি আছে, কাৰোবাৰ পূজা হৈ আছে, ত' সেনেকুৱা। তাৰপিছত আমি তাৰ পৰা প্ৰায় 2:30 বজাত ওলাই দিলোঁ, 2:10 বজাত ওলাই দিলোঁ, ওলাই পেলাই আমি আৰু হেৰিত গ'লোঁ, বশিষ্ঠ মন্দিৰত, বশিষ্ঠ মন্দিৰত গ'লোঁ, বশিষ্ঠ মন্দিৰত যাই তাতে এনেই এক চক্কৰ মাৰি পেলাই অলপ টাইম থাকিলোঁ, 10 মিনিট, হাৰ্ডলি 10 মিনিটমান, বেছি টাইম থকা নাইকিয়া, তাতে মানুহজনী বেছি নাছিলে কাৰণে, আৰু প্লাছ গুচি আহিলোঁ। আহি পেলাই আৰু আমি নিজৰ ষ্টুডিঅ'ত আহি গ'লোঁ, ষ্টুডিঅ'ত আহি তাতে এটা মিড নাইট মানে ব্ৰহ্ম মেডিটেশ্যন হয়, ৱৰ্ডটো মোৰ একচুৱেলি অহা নাই, ব্ৰহ্মমুদ্ৰা মেডিটেশ্যন এটা হয়, 3:40 যায় সেইটো মেডিটেশ্যন, সেইটো মেডিটেশ্যন কৰিলোঁ। কৰি মেলি লৈ প্ৰায় 5:00 বজাত মেডিটেশ্যন কৰিলোঁ, তাতে যিখিনি প্ৰগ্ৰেম এটেণ্ড কৰিলোঁ, তাৰপিছত প্ৰায় 5:00 বজাত ওলাই দিলোঁ তাৰ পৰা। ওলাই দি আহি যিহেতু মোৰ ছোৱালীক বাইদেউহঁতৰ ঘৰত থৈ গৈছিলোঁ, আৰু বাইদেউহঁতৰ ঘৰত যে গ'লোঁ, গৈ পেলাই দেখা পালোঁ সেই তেওঁ অলৰেডি শুই আছে, তেওঁ উঠা নাই, যদিও ৰাতি অলপ আমনি কৰিছিলে, মোক বিচাৰিছিলে ৰাতি, তথাপি বেছি আমনি কৰা নাইকিয়া, কান্দিছিলে বোলে ৰাতি, বৰ বেয়াও লাগিছে শুনা পাই, কিন্তু ফাৰ্ষ্ট টাইম ৰাতি মই কেনেকৈ এৰিছোঁ অকলে, কয় ন, কিবা এটা পাই থাকিবৰ কাৰণে কিবা এটা হেৰুৱাব লাগিব, কিবা এটা এক্সপিৰিয়েঞ্চ কৰিব লাগিব, চ' সেনেকুৱা হ'ল মোৰ কথাটো একচুৱেলি। শুনি মানে বেয়া লাগিছে, কান্দিছে, তথাপিতো আহিলোঁ। আহি পেলাই তাইও সাৰ পালে, মই যোৱা বেলেগ আহিলোঁ, আহি পেলাই তাতে অলপমান ফ্ৰেছ চ্ৰেছ হৈ পেলাই 1 ঘণ্টামান ৰেষ্ট ল'লোঁ, 1 ঘণ্টামান ৰেষ্ট লৈ পেলাই ঘৰলৈ আহি গ'লোঁ। চ' এইখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ কাৰণ এইটো একদম মোৰ মেম'ৰেবল এইকাৰণে হয়, কাৰণ ফাৰ্ষ্ট টাইম ৰাতি পূজা কৰি আছোঁ, আৰু মই চৰি যিটো মেডিটেশ্যন কৰিলোঁ ভীমা শংকৰত, সেইটো আনবিলিভেবল, যেনে আনবিলিভেবল এক্সপিৰিয়েঞ্চ, তাৰমানে নদী কাষত কেতিয়াবা বহি যেনেকৈ মেডিটেশ্যন কৰিব পাৰিম শিৱৰাত্ৰিৰ দিনা ভবাই নাছিলোঁ। এণ্ড অল থেংকছ টু মাই হাজবেণ্ড একচুৱেলি, তেওঁ এইটো প্লেনটো কৰিছিলে ভীমা শংকৰত যাবৰ কাৰণে, মানে তেওঁলোকে আগতেও গৈছে দেই, যিহেতু মই আপোনালোকক কৈছোঁ, তেওঁ 3 বছৰ কণ্টিনিউ কৰিলে, 3 বছৰ এনেকৈ উজা কৰি থকা, 3 বছৰ 4 বছৰে হ'ল উজা কৰি থকা এনেকৈ কণ্টিনিউ কৰিলে, চ' মোৰ কেতিয়াও হোৱা নাছিলে, মই যোৱা বছৰৰ প্লেনিং কৰিছিলোঁ, কিন্তু যোৱা বছৰতে আমাৰ ছোৱালী সৰু থকাৰ কাৰণে কৰা নহ'লে, চ' কেতিয়াও হোৱা নাছিলে। মই সদায় জেলোচি ফিল কৰোঁ, সদায় তুমি কৰা, মই কৰিব নাপাওঁ তাইৰ কাৰণে, মানে বেয়া লাগে আৰু, কিন্তু এইবাৰ কৰিছোঁ, এইবাৰ কিন্তু প্লেনিং সঁচা কথা কৈছোঁ, আমি এইবাৰ একোৱেই প্লেনিং কৰা নাই, শুনা নাই যে মই কৰিম নে নকৰিম। আমি জাষ্ট চাধানাটো কৰিছোঁ, চাধানাটো কৰি কিনে ভাঙি ছিঙি যিখিনি কৰিবলৈ কৰিছোঁ, একবাৰো মই শুনা নাই যে মই কৰিম নে যাম নে নাযাম। ছ' সেইখিনি আৰু আপোনালোক অলপ ক'বলগীয়া আছিলে, শ্বেয়াৰ কৰিলোঁ, আশা কৰোঁ শুনি ভাল পাব। কমেণ্টত জনাবচোন কেনেকুৱা পালে, ট্ৰাই কৰিম আপোনালোকৰ মাজলৈ আহিব যাতে পাৰোঁ সদায়, যে সকলো ভালে থাকক, সুস্থ থাকক, সবল হৈ থাকক। আজিলৈ এৰিছোঁ, নমস্কাৰ।